وَمِمَّنْ حَوْلَكُمْ مِنَ الْأَعْرَابِ مُنَافِقُونَ وَمِنْ أَهْلِ الْمَدِينَةِ مَرَدُوا عَلَى النِّفَاقِ لَا تَعْلَمُهُمْ نَحْنُ نَعْلَمُهُمْ سَنُعَذِّبُهُمْ مَرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَى عَذَابٍ عَظِيمٍ
মুরুবাকী সকলৰ মাজৰ জি সকলে তোমালোকৰ ওচৰে পাজৰে আছে খিয়তৰ কিছমান হৈছে মুনাফিক লগতে মদিনাবাসীৰ মাজতো আছে কিছমান মুনাফিক খিয়তে নিফাকৰ চৰম সীমাত উপনীত হৈছে তুমি খিয়তক নাজানা কিন্তু আমি খিয়তক চিনি পাওঁ অনতিপলমে আমি খিয়তক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰপিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব।